নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকৰ মাজত আমি স্বাস্থ্যৰ বিষয়ে দুই এষাৰ আনিব বিচাৰিছোঁ। আৰু আজিৰ বিষয়টো হ'ল ডক্টৰ এক্সাৰচাইজ অথবা ডক্টৰ ব্যায়াম। ব্যায়ামৰ বিষয়ে আমি ক'বলৈ গ'লে শৰীৰৰ শক্তি আৰু বিকাশৰ বাবে ব্যায়াম এক সম্পূৰ্ণ প্ৰয়োজন। অত্যাধিক ব্যায়াম কৰাতকৈ ব্যায়ামৰ অভাৱৰ অধিক লোকৰ মৃত্যু হয়। অধিক লোক ব্যায়াম নকৰাৰ কাৰণে মৃত্যুৰ সন্মুখীন হয়। সকলো বয়সৰ মানুহৰ ব্যায়ামৰ প্ৰয়োজন। ব্যায়ামে কেৱল সুস্থতাৰ অনুভৱ বৃদ্ধি বা ভাৱনাৰ বৃদ্ধি নকৰে আৰু ৰোগ প্ৰতিৰোধ কৰে। এই ৰোগৰ পৰা আৰোগ্য হোৱাটো সহায় কৰে। যদি অসুস্থ লোকসকলে প্ৰতিদিন তেওঁলোকৰ থেচিৰ ব্যায়াম কৰে, শাৰীৰিক আৰু মানসিক ব্যায়াম লগত কৰিলে স্বাস্থ্যই ৰোগৰ স্থান লয় আৰু দুৰ্বল ব্যক্তিজনে শক্তিশালী হয়। বাইবেলত ঈশ্বৰে কৈছে যে ঈশ্বৰে হয় আধ্যাত্মিক শক্তিৰ উৎস। তেওঁ দুৰ্বলসকলক শক্তি দিয়ে আৰু যিসকলৰ শক্তি নাই তেওঁলোকক তেওঁ শক্তি বৃদ্ধি কৰে। আনকি যুৱক যুৱতীসকলেও অজ্ঞান হৈ পৰিব আৰু ক্লান্ত হৈ পৰিব, কিন্তু যিসকলে প্ৰভুৰ বাবে অপেক্ষা কৰে তেওঁলোকে নিজৰ শক্তি পুনৰ বৃদ্ধি কৰিব। সিহঁতে ঈগলৰ দৰে পক্ষীৰে ওপৰলৈ উৰি যাব। তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ'ব, আৰু তেওঁলোকে খোজ কাঢ়িব আৰু বিচলিত নহ'ব। শ্ৰেষ্ঠ ব্যায়াম ৰাতিপুৱা সময় শৰীৰৰ মুক্ত শক্তিশালী বতাহ খোজ কাঢ়িবলৈ বা ফুল সৰু ফল আৰু শাক পাচলিৰ খেতি কৰিবলৈ, তেজৰ সুস্থ সঞ্চালনৰ বাবে শাৰীৰিক ব্যায়াম অতি প্ৰয়োজনীয়। যিসকলে অনুভৱ কৰে যে তেওঁলোকক ৰাতি বহু ঘণ্টা টোপনিৰ প্ৰয়োজন হয়, তেওঁলোকে অনুভৱ কৰিব পাৰিব যে এটা ভাল ব্যায়াম কৰিলে তেওঁলোকৰ টোপনিৰ প্ৰয়োজনীয়তা এক বা দুই ঘণ্টা কমি যাব পাৰে। ব্যায়ামে নিম্ন প্ৰকাৰে শৰীৰক ফায়দা দিয়ে। এক নম্বৰ, যে হাওঁফাওঁৰ দমিকতা বৃদ্ধি কৰে, অধিক অক্সিজেন ৰঙা ৰক্তকণিকতা প্ৰৱেশ কৰিবলৈ আৰু শৰীৰৰ কলালৈ পৰিবহণ কৰিবলৈ সক্ষম কৰে। ব্যায়ামে আমাৰ ব্লাড প্ৰেছাৰ আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে। প্ৰিয় শ্ৰোতা, আমি দেখিবলৈ পাওঁ যে আদি মানৱ বা আমাৰ আদি পিতৃ ঈশ্বৰে সৃষ্টি কৰা পুৰুষ, নৰ আৰু নাৰী, ঈশ্বৰে যেতিয়া মানুহ সৃষ্টি কৰিলে, সৃষ্টি কৰাৰ পিছত তেওঁলোকক অদন বাগিচাখনত কামৰ কাৰণে তেওঁলোকক তাত ৰাখিলে। সেইকাৰণে পুৰুষ আৰু মহিলা পথাৰ আৰু বাগিচা আৰু বাগিচাত কাম কৰিবলৈ দিয়ক। আমি গাৰ্ডেনিং বা কিবা এক্সাৰচাইজ আমাৰ কাৰণে বহুত প্ৰয়োজনীয়। ভাল স্বাস্থ্যৰ বাবে কমচে কম সপ্তাহত তিনি বা চাৰিদিন ব্যায়াম কৰিব লাগে আৰু প্ৰতিদিন কমেও 30 মিনিট ব্যায়াম কৰা উচিত। আমাৰ ব্যায়ামটো বেছি তীব্ৰ হ'ব নালাগে, হিংসাত্মক বা বেছি তীব্ৰ বা অত্যাধিক হ'ব নালাগে, কিন্তু বিভিন্ন ধৰণৰ হ'ব লাগিব। যেনে খোজ কৰা আৰু বাগিচাত কাম কৰা বা দৌৰ মৰা বা শাৰীৰিক কিবা ভাৰী বস্তু থোৱা, এইদৰে আমাৰ সৰ্বোত্তম ব্যৱহাৰ আমি সৰ্বোত্তম স্বাস্থ্য লাভ কৰিব পাৰিম। যিসকলে মুকলি বতাহত সঠিক ব্যায়াম কৰিবলৈ অভ্যাস হয় তেওঁলোকৰ সাধাৰণতে এক ভাল আৰু শক্তিশালী ৰক্ত সঞ্চালন হয়। পুৰুষ আৰু মহিলা, যুৱক আৰু বৃদ্ধ, তেওঁবিলাকৰ বয়সৰ আৰু প্ৰৱণতা যিয়ে নহওক, কিয়নো তেওঁলোকে যিমান পাৰে মুকলি বতাহত ব্যায়াম কৰাৰ মন তৈয়াৰ কৰিব লাগে। বাগিচাৰ কাম কৰা আৰু গাৰ্ডেনিং কৰা, আউটডোৰ কাম কৰা, এইবিলাক স্বাস্থ্যৰ কাৰণে বহুত ভাল। ব্যায়ামে শৰীৰৰ সকলো মাংসপেশীৰ সৰ্বোত্তম ব্যৱহাৰ হয় আৰু এই মাংসপেশীবোৰ ইয়াক উপযোগ কৰাৰ উচিত। ব্যায়ামৰ যোগেদি এই মাংসপেশীবোৰ শক্তিশালী হয়, বৃদ্ধি হয় আৰু প্ৰকৃততে সক্ষমতা বাঢ়ে। আমাৰ শৰীৰ কামৰ বাবে ডিজাইন কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্যটো পূৰ্ণ ৰাখিবলৈ সক্ৰিয় গতিত ৰখাত প্ৰয়োজন। ব্যায়ামে হাড় আৰু পেশীবোৰ শক্তিশালী কৰে আৰু এজনৰ শক্তি বৃদ্ধি কৰে। যিসকলে অনুভৱ কৰে যে তেওঁলোকক ৰাতি হোৱা ঘণ্টা টোপনিৰ প্ৰয়োজন হয়, বহু ঘণ্টা টোপনিৰ প্ৰয়োজন হয়, তেওঁলোকে অনুভৱ কৰিব পাৰিব যে ভাল ব্যায়াম কাৰ্যসূচী তেওঁলোকে টোপনিৰ প্ৰয়োজনীয়তা এক বা দুই ঘণ্টা কম কৰিব পাৰে। ব্যায়াম কৰিলে নিম্ন লাভবিলাক হয়। এক নম্বৰত, ব্যায়ামে ৰক্তচাপ নিয়ন্ত্ৰণ সহায় কৰে। ব্যায়ামে পাচনকৰণ ক্ৰিয়াত সহায় কৰে। খাদ্য খোৱাৰ পিছত মূৰ ওপৰলৈ আৰু কন্ধা পিছফালে ৰাখি শান্তভাৱে খোজকাঢ়ক। কিন্তু খোৱাৰ লগে লগে অতি কঠোৰ ব্যায়াম কৰাৰ পৰা বিৰত ৰাখক, কিয়নো এই পাচন ক্ৰিয়াৰ গতি কম কৰে। ব্যায়াম বয়সৰ বৃদ্ধি প্ৰতিটোতকৈ মানুহৰ কৰে। ব্যায়াম শৰীৰৰ এক আদৰ্শ ওজনত ৰখাত সহায় কৰে। আমাৰ শৰীৰৰ ওজনটোক একদম আদৰ্শ ৰাখিবৰ কাৰণে সহায় কৰে। আৰু এই নহয়, ব্যায়ামে মানসিক প্ৰেছাৰো কম কৰে, মানসিক দবাবো কম কৰে। এই ৰাতি আৰাম কৰাত আৰু ভালদৰে শুবলৈ সহায় কৰে। ব্যায়ামে মনৰ পৰা বিচিন্তা আঁতৰাত সহায় কৰে। এই জীৱন প্ৰতি থকা দৃষ্টিভংগী উন্নত কৰাত সহায় কৰিব পাৰে। ব্যায়ামে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। শৰীৰৰ সংক্ৰমণ আৰু প্ৰণালীৰ গা প্ৰতিৰোধ কৰাটো সহায় কৰে। ব্যায়ামে মানসিক দক্ষতা বৃদ্ধি কৰে আৰু স্পষ্ট চিন্তা ধাৰণা সঠিক কৰে, উৎসাহিত কৰে। একেধৰণৰ শাৰীৰিক ব্যায়াম অবিহনে কৰা মানসিক প্ৰচেষ্টা মগজৰ তেজৰ আৰু অপ্ৰয়োজনীয় অনুমতি বুলি কোৱা হয়। আৰু এনেদৰে যি ব্যায়ামে আমাৰ হাৰ্টক বহুত শক্তিশালী মানে হাৰ্টৰ মাংসপেশীবিলাক মাংসপেশীবিলাক ষ্ট্ৰং হয় আৰু হাৰ্টে ব্লাড পাম্প ভালদৰে কৰে। বিশেষকৈ আমি চাবলৈ পাওঁ, যিমান আমাৰ হাৰ্ট ৰেট ল' হ'ব সিমানে আমাৰ স্বাস্থ্য ভাল থাকিব। আৰু ব্যায়ামে আমাৰ আয়ু বঢ়াই দিয়ে। আমি চাবলৈ পাওঁ, যদি আমাৰ হাৰ্ট ৰেট 70-60 আছে পাৰ মিনিট, তেনেহ'লে আমি আমাৰ গোটেই জীৱনত প্ৰতিদিনটোত 14,000 বিট পাৰ ডে আমি অনুভৱ কৰিব পাৰোঁ। আৰু এইদৰে যদি আমাৰ হাৰ্ট থাকে, তেতিয়াহ'লে আমাৰ হাৰ্টৰ ব্লাড ভেচেলবিলাক, তেজ চলাচল কৰা স্নায়ু নলীবিলাক আৰু মাংসপেশীবিলাক শক্তিশালী হয়। আৰু চবতকৈ উত্তম ব্যায়াম হয় হাতুৰি মৰা বা চুইমিং কৰা। আমি যদি চুইমিং কৰিব যাওঁ, আমাৰ হাতুৰি মৰাত আমাৰ গোটেই শৰীৰৰ ব্যায়াম হয়, পূৰা শৰীৰৰ মূৰৰ পৰা ভৰিলৈকে আমাৰ ব্যায়াম হয়। আৰু আমি চাবলৈ যাওঁ যে ব্যায়ামে আমাৰ বৃদ্ধকাল অহাটোক শ্ল' কৰি দিয়ে আৰু আমি আমাৰ ৱেইট কণ্ট্ৰল কৰে। এক্সট্ৰা ফেট নহ'ব, আমাৰ শৰীৰৰ ফেট মেইনটেইন কৰিব আমি চাবলৈ পাওঁ। আৰু আমাৰ ব্যায়ামে বা এক্সাৰচাইজে আমাৰ আমাৰ চৰিত্ৰক এটা ভাল আকাৰ দিয়ে, আমাৰ শৰীৰক এটা ফিজিকেল ভাল আকাৰ দিয়ে আৰু আমাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং হয় আৰু নানা ৰকমৰ বেমাৰ আজাৰ বা ইনফেকশ্যন বা কাহ চৰ্দিৰ পৰা আমি বাচিব পাৰিম। ব্যায়ামৰ কিছুমান গাইডলাইনছ আছে, আমি এই গাইডলাইনৰ বিষয়ে আমি অধ্যয়ন কৰিম। আমি আচল স্বাস্থ্য লাভ কৰিবৰ কাৰণে আমি সপ্তাহত 5 দিন ব্যায়াম কৰিব লাগিব বা আৰু 2 দিন বিশ্ৰাম কৰিব লাগিব। আমাৰ শৰীৰে মাংসপেশীবিলাক আমি যদি যেতিয়া ব্যায়াম কৰোঁতে আমাৰ মাংসপেশীবিলাকক আমি মাজে মাজে বিশ্ৰামো দিব লাগিব, যাতে এই মাংসপেশী বাঢ়িবলৈ সুবিধা পায়। আৰু যেতিয়া মাংসপেশী হিলিং হয়, সুস্থ আৰোগ্য হয়, তেতিয়া সি আকৌ ডাঙৰ হৈ আহে। এনেদৰে আমি আমাৰ আচল শৰীৰৰ আচল ৱেইট আমি লাভ কৰিব পাৰিম। আৰু চবতকৈ বেষ্ট এক্সাৰচাইজ, বেষ্ট ব্যায়াম হয় খোলা জেগাত কৰা। উঠালি ভিতৰত কৰাতকৈ উঠালি বাহিৰত কৰা চবতকৈ বেষ্ট এক্সাৰচাইজ হয়। আৰু ব্যায়ামৰ সময়ত আমি কেনেধৰণৰ কাপোৰ পিন্ধিব লাগে আমি এইটো চিন্তা কৰিব লাগিব, যে আমি টাইট কাপোৰ পিন্ধি ব্যায়াম কৰোঁতে আমাৰ ব্লাড চাৰ্কুলেশ্যন ভাল নহয়। সেইকাৰণে আমি কাপোৰতো ধ্যান দিব লাগিব। আমাৰ ব্যায়ামৰ সময়ত আমাৰ কাপোৰ কানি লুজ ফিটিং হ'ব লাগিব আৰু যাতে আমাৰ তেজ চলাচল ভালদৰে হয় আৰু আমাৰ মাংসপেশীবিলাকক একো হানি নহয়। আৰু উত্তম স্বাস্থ্য আমাৰ ৰক্ত সঞ্চালনত নিৰ্ভৰ হয়। যদি আমাৰ তেজৰ সঞ্চালনটো চলাচলটো একদম উত্তম আছে, তেনেহ'লে আমাৰ স্বাস্থ্যও উত্তম থাকিব। সেইকাৰণে আমাৰ শৰীৰটো তেজ চলাচল বেষ্ট দিবৰ কাৰণে গোটেই শৰীৰটো আমি বিশেষকৈ ঠাণ্ডা দিনত, এই উইণ্টাৰ ছিজন বা ঠাণ্ডা দিনত আমি বিশেষকৈ আমাৰ শৰীৰটো গৰম ৰাখিবৰ কাৰণে আমি ব্যায়ামত ধ্যান দিব লাগিব। ঈশ্বৰে Oh, প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকক আকৌ পুনৰাই স্বাগতম কৰিব বিচাৰিছোঁ। আৰু আহক, আমি এই পাঠ আৰম্ভ কৰাৰ আগে আমি প্ৰাৰ্থনা কৰিম। সৰ্বশক্তিমান শ্ৰীচন্দ্ৰ প্ৰভু, ধন্যবাদ প্ৰভু, কাৰণ আপুনি আমাক গোটেই সপ্তাহটোৰ দিনে আপোনাৰ চলাই আনিলে প্ৰভু। এই সময়ত বিশেষ প্ৰাৰ্থনা কৰোঁ, আমি আপোনাৰ বাক্য আলোচনা কৰিম, আপোনাৰ বাক্য অধ্যয়ন কৰিম প্ৰভু। আমাক আশীৰ্বাদ কৰিব, আমাৰ সংগে থাকক। এই চুটি জ্যেষ্ঠ বিচনিছোঁ নামত খুজিলোঁ, আমেন। শ্ৰোতা বন্ধু, আজি আমি 7 অধ্যায় আমি পাইছোঁ, আৰু ইয়াত বিষয়টো হৈছে কবিতাবিলাকৰ সৈতে দিয়া ভাবুকি। আহক আমি আৰম্ভ কৰিম। এইটো অধ্যায়ত আমি চাওঁ যে ঈশ্বৰৰ বাক্য প্ৰচাৰ বহুত তীব্ৰ গতিৰে হৈছিলে, আৰু শিষ্যবিলাকে সত্যৰ শুভবাৰ্তা গোটেই জয়চনত প্ৰচাৰ কৰিছিল। তেতিয়া ঈশ্বৰৰ আশীৰ্বাদ ইমান তেওঁলোকৰ লগত আছিল যে ঈশ্বৰৰ বাক্য যিবিলাকে শুনিছিলে, সেইবিলাক গ্ৰহণ কৰিছিলে, সেইবিলাকে বিশ্বাস কৰি ওলাইছিল। আৰু প্ৰথমে বিশ্বাস কৰা বহুত যিহুদীবিলাকক, কিছুমানে যিহুদীবিলাকক ঘৃণা কৰিছিল, সেইবিলাকক মানে নিজৰ ঘৰৰ পৰা ওলাই দিছিল। আৰু বিশেষ কৰি যিবিলাকে ধৰ্ম পৰিৱৰ্তন কৰিছে, যিহুদীৰ পৰা এতিয়া খ্ৰীষ্টানলৈ গৈছে বুলি তেওঁবিলাকক বহিষ্কাৰ কৰিছিল, আৰু সেই বহিষ্কাৰবিলাক সকলে নিজৰ ঘৰত আশ্ৰয় দিছিল, আৰু সেইবিলাকে থকা খোৱাৰ ব্যৱস্থা কাৰো একো অভাৱ হোৱা নাছিল। কোৱা হৈছিল যে আৰু এই প্ৰয়োজনীয়তা কেনেকৈ পূৰ হৈছিল তাকো বাইবেলে এইদৰে কয়। কাৰণ যিবিলাকে মানুহৰ মাটি বা ঘৰ আছিল, তেওঁলোকে তাক বেছি তাৰ ধন আনি পাচনিবিলাকৰ চৰণত ৰাখিছিল, তাতে যাৰ যেনেকৈ প্ৰয়োজন তেনেকৈ ভগাই দিছিল। তেওঁ বিশ্বাস কৰা সকলৰ এই উদাহৰণ পবিত্ৰ আত্মা বিশ্বাস কৰা ফল আছিল, আৰু পৰিৱৰ্তন হোৱা লোকসকলৰ মন, প্ৰাণ আৰু আত্মা এক হৈ আছিল, আৰু এই একেই শক্তিয়ে তেওঁবিলাকক ৰাখিছিল। তেওঁলোকৰ ওপৰত দিয়া দায়িত্ব, তেওঁৰ কৃতকাৰ্য কৰাৰ বাবে আৰু তেওঁলোকৰ জীৱনত কাৰো লোভ একেবাৰে নাছিল। ধনম্পতি বা টকা পইচাৰ ওপৰত চৰ্চাৰ যি প্ৰেম থাকে, তাতকৈ অধিক প্ৰেম তেওঁলোকৰ ভাইসকলৰ ওপৰত আছিল। তেওঁলোকৰ এই কাৰ্য প্ৰমাণ কৰিছিল যে এজন ভাল মানুহৰ আত্মাৰ মূল্য তেওঁৰ পৃথিৱীত থকা সম্পত্তিতকৈও অধিক। এনে মনোভৱ কেতিয়া আহে? যেতিয়া ঈশ্বৰৰ পবিত্ৰ আত্মাই এজন মানুহৰ ওপৰত অধিকাৰ কৰে, এই সময়ত এনে মনোভৱ সৃষ্টি হয়। আমাৰ কাৰণে যীশুৱে দৰিদ্ৰ হ'ল যাতে তেওঁৰ দৰিদ্ৰতাই আমাক ধনৱান কৰিব পাৰে। যীশুখ্ৰীষ্টৰ এই উদাহৰণতে যিসকলৰ হৃদয় তেওঁৰ প্ৰেমেৰে পৰিপূৰ্ণ, তেওঁলোকে যীশুক অনুসৰণ কৰিব। টকা পইচা, সময় আৰু ক্ষমতা, এই সকলোবোৰৰ ঈশ্বৰৰ হাতৰ পৰা অহা দান। প্ৰিয়সকল, আগৰ মণ্ডলীৰ অভাৱ এইদৰে আছিল। তেওঁবিলাকে নিজৰ সা সম্পত্তি চবেই বিকি আৰু একজোট হৈ শুভবাৰ্তাৰ প্ৰচাৰত আগবাঢ়িছিল। এতিয়া আমিও যদি শুভবাৰ্তাৰ কাৰণে কিবা এটা দান কৰিব পাৰোঁ, তেনে আমিও আশীৰ্বাদ পাম, আৰু ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মাৰ দ্বাৰা আমাৰ পৰিচালিত কৰিব, আৰু ঈশ্বৰৰ মণ্ডলীত আৰু ঈশ্বৰৰ সভ্যবিলাক আগবাঢ়িব। ঈশ্বৰসকলে প্ৰচাৰ কৰাৰ শুভবাৰ্তাৰ সকলোৱে শুনিব পাইছিল, আৰু যেতিয়া পিতৰে প্ৰাৰ্থনা কৰিছিল, তেতিয়া তেওঁলোকক আন আন বিশ্বাসীৰ লগতে উপস্থিত হৈছিল। এই প্ৰাৰ্থনাৰ কালত তেওঁলোকে গোট খোৱা ঠাই কপিবলৈ ধৰিলে, আৰু সকলোৰে পবিত্ৰ আত্মাৰ পৰিপূৰ্ণ হ'ল। পাচনি কৰ্ম 8:31 ইয়াত উপস্থিত থকা সকলোৰে হৃদয় দৃঢ় বিশ্বাস হৈছিল, আৰু ঈশ্বৰে পবিত্ৰ আত্মাৰ পৰিচালনাত অনানিয়া আৰু চফাৰিয়া তেওঁলোকৰ সম্পত্তি কিছু অংশ বিক্ৰী কৰি ঈশ্বৰৰ কাৰ্যৰ বাবে দান দিবলৈ প্ৰেৰণা পাইছিল। তাৰপিছত অনানিয়া আৰু চফাৰিয়াই লোভীয়া মনোভাৱ মানি লৈ পবিত্ৰ আত্মাক আঘাত দিলে। তেওঁলোকে বিক্ৰী কৰা সম্পত্তিৰ পৰা কিছু ভাগ তেওঁবিলাকে নিজৰ কাৰণে লুকাই থ'লে। তেওঁলোকে নিজৰ প্ৰতিজ্ঞাৰ বিষয়ে আলোচনা কৰিছিল আৰু তাক সম্পূৰ্ণ নকৰিবলৈ সংকল্প কৰিছিল। সক্ৰিয়সকল, যি কি নহওক, দুখীয়া বন্ধুসকলৰ প্ৰয়োজনৰ যোগান ধৰা সকলো আন আন বিশ্বাসীসকলে সন্মান কৰিছিল। তাকে পাবলৈ তেওঁলোকে এনেধৰণেৰে দেখুৱাইছিল। তেওঁলোকে গুপুতে ঈশ্বৰৰ আগত প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকৰ সম্পত্তিৰ এক ভাগ বেছি যি পায় তাক সাধাৰণ ভঁৰালত জমা দিব, কিন্তু তাকে নকৰি অধিক অংশ নিজৰ বাবে ৰাখিছিল। আৰু যেতিয়া তেওঁৰ স্বাৰ্থপৰ আত্মাৰ এই কথা আন বিশ্বাসীলৈ গম পালে, তেতিয়া লাজিত আৰু অপমানিত হৈছিল। তেওঁলোকে তেওঁলোকৰ বন্ধু বা ভাইসকলৰ মাজত সন্মানিত ব্যক্তি হ'ব বিচাৰিছিল আৰু লগতে এই ধনেৰে জীৱিকাই নিৰ্বাহ কৰি সঁচাটিয়ে ধন জমা কৰি ৰাখিব বিচাৰিছিল। কিন্তু ঈশ্বৰে কপটীয়া আৰু মিছলীয়াক ঘৃণা কৰে। অনন্যা আৰু চিপৰাই ঈশ্বৰৰ সৈতে কৰা এই ঘৃণনীয় কাম ঈশ্বৰে তাক গম পাইছিল। তেওঁলোকে পবিত্ৰ আত্মাক অপমান কৰিছিল আৰু তেওঁলোকৰ পাপ অতি বেগেৰে ভয়াৱহ পৰিস্থিতি উপস্থিত কৰিছিল। অনন্যা যেতিয়া তেওঁৰ দানেৰে সৈতে উপস্থিত হৈছিল, তেতিয়া পিতৰে ক'লে, হে অনন্যা, মাটিৰ ধন এভাগ নিজলৈ ৰাখি পবিত্ৰ আত্মাৰ আগত মিছা কথা ক'বলৈ চৈতানে কিয় তোমাৰ হৃদয়ত পূৰ কৰিলে? এই মাটিৰ মূল্যত তোমাৰ অধিকাৰ নাছিল নে? তেন্তে এই কথা তোমাৰ হৃদয়ত কিয় ঠাই দিলা? তুমি মানুহৰ আগত নহয় ঈশ্বৰৰ আগতহে মিছা কথা ক'লা। এই কথা শুনি অনন্যাৰ মাটিৰ তলত পৰিলে আৰু প্ৰাণ ত্যাগ কৰিলে। তাতে এই কথা শুনা সকলোৱে ভয় লাগিল। তাতে পিতৰে ক'লে, এই মাটিৰ কথাটো তোমাৰ নাছিল নে? অনন্যাই নিজৰ সম্পত্তিৰ একভাগ বেছি সকলোৰে ভালৰ কাৰণে দান কৰিবলৈ ওলোৱাৰ বাবে কোনো আত্মাই তেওঁক জোৰ বা বাধ্য কৰোৱা নাছিল। এই কাৰ্য কৰাটো তেওঁৰ ইচ্ছা আছিল, কিন্তু তেওঁ শিষ্যসকলৰ ঠগাব বিচাৰিছিল। তাতে তেওঁ ঈশ্বৰে আগতে মিছা কথা ক'লে। 3 ঘণ্টাৰ পাছত তেওঁৰ ভাৰ্যাও এই ঘটনাৰ কথা গম পাই সোমাই আহিছিল। তাতে পিতৰে তেওঁক সুধিলে, মোক কোৱাচোন, তোমালোকে ইমান টকাত মাটি বেচিলানে? তেওঁ ক'লে, সিমানতেই। তাতে পিতৰে তেওঁক ক'লে, তোমালোকে প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ কিয় এক পৰামৰ্শ ফলাহক? চোৱা, যিবিলাকে তেওঁৰ স্বামীক মৈদামত দি আহিছে, তেওঁলোকে ভৰি ধোৱা ঠাইৰ ওচৰত পালেহি তেওঁলোকে তোমাক বাহিৰলৈ লৈ যাব। তেতিয়া তেওঁৰ চৰত পৰি প্ৰাণত্যাগ কৰিলে। পাছে দেখিবলৈ ভিতৰলৈ আহি তেওঁক মৰা দেখি বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে। তাতে গোটেই মণ্ডলীৰ আৰু এই কথা শুনা সকলোৱে বৰ ভয় লাগে। অনন্তকালী জ্ঞানৰ পৰা বুজা গৈছিল যে ঈশ্বৰে এটা দণ্ড প্ৰকাশ কৰিলেহে নতুন মণ্ডলীক চৰিত্ৰহীন হোৱাৰ পৰা বচাই ৰাখিব পাৰিব। তেওঁলোকৰ সভ্যৰ সংখ্যা অধিকভাৱে বৃদ্ধি হৈ আহিছিল। পৰিৱৰ্তনৰ হাৰ যিধৰণে তীব্ৰগতিত বৃদ্ধি পাই আহিছিল, পৰিৱৰ্তন হোৱা সকলো মণ্ডলীত অনুভূতি কৰোঁহেঁতেন, মণ্ডলীৰ পৰিস্থিতি ভয়াৱহ হ'লেহেঁতেন, কিয়নো বহুতে পুৰুষ আৰু মহিলা ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ বুলি আগবাঢ়ি অহা দেখি এই সময়লৈকে অন্যান্য দেৱ দেৱী আৰাধনা কৰিয়ে আছিল। এই কাৰ্য প্ৰমাণ কৰিছিল যে মানুহ কেতিয়াও ঈশ্বৰৰ ঠগাব নোৱাৰে আৰু ঈশ্বৰে মানুহৰ গুপ্ত পাপো দেখা পায় যাৰ দ্বাৰা তেওঁ অপমানত ভাগী হয়। এই চৰিত্ৰ দ্বাৰা মণ্ডলীক সাৱধান কৰি দিছিল যাতে মণ্ডলী কপটীয়াসকলৰ সম্পৰ্কৰ পৰা আঁতৰি থাকিব পাৰে আৰু ঈশ্বৰৰ ঠগোৱা কামৰ পৰা সাৱধান হ'ব পাৰে। লোভ আৰু কপটীয়া যে ঈশ্বৰে ঘৃণা কৰে, এইবোৰ অতি ভয়াৱহ চিনৰ যি উদাহৰণ দিছিল সেয়ে কেৱল পুৰণি মণ্ডলীৰ বাবে নাছিল, এই উদাহৰণ ভৱিষ্যতৰ ভাবি বংশটো দিছিল। এই লোভকে প্ৰথমে অনন্যা আৰু চফৰিয়াই মনত পোষণ কৰিছিল। ঈশ্বৰৰ ওচৰত যি অংগীকাৰী প্ৰতিজ্ঞা কৰিছিল তাৰে কিছু নিজলৈ থোৱাৰ যি পৰিকল্পনাত নিজকে অপমানিত কৰিলে, এই কাৰ্য তেওঁলোকক আৰু কপটীয়া কৰিলে। ঈশ্বৰৰ কাৰ্যটো ঈশ্বৰৰ লোকবিলাকে দিয়া দান এই নিৰ্ভৰ কৰিছিল আৰু মানুহবিলাকে খোলা মনে যি দান কৰিছিল আৰু ঈশ্বৰে কৈছিল যে দশম ভাগ পৰ ভাগ আৰু তাতকৈ অধিক যদি কোনোবাই দিয়ে ঈশ্বৰৰ কাৰ্যৰ কাৰণে, সেইটো ঈশ্বৰে তেওঁবিলাকৰ আগত খোলাকৈ ৰাখিছিল। কিন্তু যেতিয়া পবিত্ৰ আত্মাৰ দ্বাৰা চলিত হৈ কিছু বিশেষ বৰগণি দিয়াৰ বাবে প্ৰতিজ্ঞা কৰে, তেতিয়া তেওঁ যি প্ৰতিজ্ঞা কৰিছিল তাক ব্যৱহাৰ কৰাৰ কোনো অধিকাৰ নাই। মানুহৰ মাজত এইদৰে প্ৰতিজ্ঞা কৰাটো আমি অধিক পালনীয়ভাৱে চাওঁ। ঈশ্বৰলৈ কৰা প্ৰতিজ্ঞা এনেধৰণে পালনীয় নহয়নে? আদালতত মুখেৰে কৰা প্ৰতিজ্ঞাতকৈও লিখিতভাৱে দিয়া প্ৰতিজ্ঞাক পালন কৰিবলৈ অধিক গুৰুত্ব দিয়া নহয়নে? যেতিয়া এনে মানুহৰ হৃদয় পবিত্ৰ আত্মাৰ পোহৰৰ দ্বাৰা প্ৰভাৱিতভাৱে পৰিষ্কাৰ কৰা যায়, তেতিয়া অন্তৰত থকা এই স্বাৰ্থ আঁতৰি যাব আৰু ঈশ্বৰৰ কামৰ বা দান আগবঢ়াবলৈ যোগ্য হ'ব। কিন্তু চয়তানৰ সৈতে প্ৰতিবাদ নকৰাকৈ যে প্ৰতিজ্ঞা কৰা অৰ্থ দিব পাৰিব এনে ভাবিব নালাগে। উদ্ধাৰকৰ্তাজনাৰ ৰাজ্য এই পৃথিৱীত বৃদ্ধি হোৱাটোৱে চয়তানে কেতিয়াও সুখী নহয়। চয়তানে পৰামৰ্শ দিয়ে যে তেওঁ যি প্ৰতিজ্ঞা কৰিছে সেইটো বহুত বেছি হৈছে আৰু এইদৰে দান কৰাৰ দ্বাৰা তেওঁলোকৰ সম্পত্তি আহৰণ কৰাত দুৰ্বল কৰিব বা পৰিয়ালৰ আশা আকাংক্ষাক বাধা দিব। ঈশ্বৰে মানুহক সম্পত্তিৰে আশীৰ্বাদ কৰিছে যাতে তেওঁ কাৰ্য আগ্ৰহিতৰ বাবে সেই সম্পত্তি ব্যৱহাৰ কৰা হয়। তেওঁ ৰদ আৰু বৰষুণ দিয়ে, তেওঁ শাক পাচলিৰ উৎপাদন কৰে, সম্পত্তি আহৰণ কৰিবৰ বাবে তেওঁ সুস্বাস্থ্য আৰু কাৰ্যক্ষমতা দিয়ে। আমালৈ সকলোবোৰে আশীৰ্বাদ তেওঁৰ উদ্ধাৰ হাতৰ পৰাই আহে। এতিয়া পৰিৱৰ্তে তেওঁৰ এনেবোৰৰ পুৰুষ আৰু মহিলা বা যিসকল তেওঁক সন্মানেৰে চিনস্বৰূপে দশমভাগ ধন্যবাদ দান, ইচ্ছাকৃত দান আদি আগবঢ়োৱা। ঈশ্বৰৰ কাৰ্য আগবঢ়াবলৈ ঈশ্বৰৰ ভঁৰালৰ ধনেৰে পূৰ কৰিবলৈ ঈশ্বৰিক বিধিবোৰ নিযুক্ত দি কৰা দশম ভাগ ধন্যবাদ দান, ইচ্ছাকৃত দান ঈশ্বৰৰ গৃহত জমা হ'ব লাগিব। হনানিয়া আৰু সফিৰাই প্ৰতিজ্ঞা কৰাৰ মতে তেওঁলোকে সম্পূৰ্ণকৈ পূৰ্ণ দান দিব নোৱাৰিল, তাৰ বাবে তেওঁবিলাকে শাস্তি পাইছিল। সেইকাৰণে ঈশ্বৰে কপটীয়া পথ ভ্ৰষ্টাচাৰী হৈ এই সকলো প্ৰতি ঈশ্বৰে ঘৃণা কৰে। মিছলীয়া জীৱন তেওঁৰ বাবে ঘিনলগীয়া। তেওঁ পবিত্ৰ নগৰত এইদৰে ঘোষণা কৰিছিল আৰু কোনো অহুচি বস্ত্ৰ বা ঘিনলগীয়া কৰ্ম কৰাৰ আৰু মিছা কথা কোৱাৰ কোনেও তাৰ ভিতৰত সোমাব নোৱাৰে। প্ৰকাশিত বাক্য 21:27। অনানিয়া আৰু সফিৰাৰ ঘটনাত আমি চাওঁ তেওঁবিলাকে শীঘ্ৰই শাস্তি পাইছিল। তাৰপিছত মণ্ডলীৰ বুৰ্জনীয় হৈ একেই পাপৰ পুনৰবৃত্তি হৈছিল আৰু এতিয়া আমাৰ সময়ত বহুত সেয়ে একেই পাপ কৰি আছে। কিন্তু ঈশ্বৰে যি অনুষ্ঠ এই কথা যদিও দক্ষমানভাৱে প্ৰকাশ হোৱা নাই, তথাপিও এই ঈশ্বৰৰ দেখাত পাচনীসকলৰ সমানকৈ অধিক ঘৃণলগীয়া। কিন্তু ঈশ্বৰে তাৰ বিষয়ে সতৰ্ক কৰি দিছিল আৰু এই পাপৰ ফল ঈশ্বৰে খোলাভাৱেৰে প্ৰকাশ কৰিছিল আৰু যিসকলে নিজকে লোভীয়া আৰু কপটীয়া কৰি তোলে তেতিয়াও এইটো স্পষ্ট যে তেওঁলোকে তেওঁলোকৰ আত্মাক ধ্বংস কৰিছে। প্ৰিয়সকল, আমি চিন্তা কৰিব লাগিব, যদি আমি নিজৰ আত্মাটো ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ ৰাখিব বিচাৰোঁ তেনেহ'লে আমি এই ভ্ৰষ্টাচাৰী আৰু এই কপটীয়া লোভীয়া এই ভাৱবিলাক আমি ওলাব লাগিব। ঈশ্বৰে আমাক আশীৰ্বাদ কৰক। আমেন। আশা কৰিছোঁ যে আপোনালোকে এই অনুষ্ঠানটো উপভোগ কৰি নিশ্চয় কিবা কিবা পাইছে। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে বা প্ৰশ্ন ৰিকুৱেষ্ট আছে, আপুনি আপোনালোকে আমাক সম্পৰ্ক কৰিব পাৰে awrassamstudio@gmail.com-ত, নহ'লে হোৱাটছএপ নম্বৰ আছে 6001121119। মোৰ নম্বৰটো আকৌ এবাৰ কৈছোঁ 6001121119। ধন্যবাদ।